এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ, দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ নিৰন্তৰ যোগান অব্যাহত আছে বুলি চৰকাৰৰ প্ৰকাশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুখামুখি। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কাছাৰ জিলা পৰিদৰ্শন কৰি ভোটগণনাৰ সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ শিলচৰৰ ৰামনগৰত স্থাপন কৰা ষ্ট্ৰংৰুম পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থা, গণনা কক্ষৰ প্ৰস্তুতিকে ধৰি আনুষংগিক বিষয়সমূহৰ বুজ লয়। শিৱসাগৰ জিলাত ভোটগণনাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সতীশ ঠাকুৰীয়াই 4 মে'ৰ পুৱা 8 বজাৰ পৰা শিৱসাগৰ নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। প্ৰথমে পষ্টেল বেলট গণনা কৰা হ'ব আৰু পুৱা 8:30 বজাৰ পৰা EVMৰ ভোটগণনা হ'ব। বিষয়াগৰাকীয়ে জনোৱা মতে প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ বাবে 14খন গণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে। জিলাখনৰ 3টা সমষ্টিৰ ভিতৰত শিৱসাগৰ সমষ্টিৰ ভোটগণনা 20টা ৰাউণ্ডত আৰু ডিমৌ আৰু নাজিৰা সমষ্টিৰ ভোটগণনা 17টাকৈ ৰাউণ্ডত কৰা হ'ব। গণনা কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি ভোটগণনাৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভোটগণনাৰ পদ্ধতি, গণনা কেন্দ্ৰৰ সামগ্ৰিক প্ৰস্তুতি, আইন শৃংখলা ব্যৱস্থা আদি সন্দৰ্ভত আলোচনা কৰা হয়। চিৰাং জিলাৰ 2টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। ভোটগণনাত নিয়োজিত সূক্ষ্ম পৰ্যবেক্ষক, গণনা পৰ্যবেক্ষক আৰু গণনা সহকাৰীসকলৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে। ছিডলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ বাবে কাজলগাঁৱৰ উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয় চৌহদত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণাৰ পৰিপ্ৰেক্ষিতত আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে নগাঁও জিলাত আজিৰে পৰা প্ৰশাসনৰ অনুমতি অবিহনে শোভাযাত্ৰা কৰা, ফটকা ফুটোৱা আৰু মাইক বজোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জাৰি কৰা এটা নিৰ্দেশ অনুসৰি ভোটগণনা অনুষ্ঠিত হ'বলগীয়া নগাঁও চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 5 জন বা ততোধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে। প্ৰশাসনৰ অনুমতি অবিহনে জিলাখনত আতচবাজীৰ ব্যৱহাৰ, বিক্ৰী আৰু সৰবৰাহৰ লগতে যিকোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ ফুৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 4 মে'ত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে 35খন জিলাৰ মুখ্য কাৰ্যালয়ত মুঠ 40টা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাত 2টাকৈ ভোটগণনা কেন্দ্ৰ থকাৰ লগতে নগাঁও জিলাত 3টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিযোগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5,981গৰাকী ভোটগণনাকাৰী বিষয়া আৰু 2,348গৰাকী মাইক্ৰ' অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব আৰু নিকট প্ৰতিদ্বন্দ্বিতা হোৱা আসনৰ বাবে পুনৰ ভোটগণনাৰো ব্যৱস্থা থাকিব। ৰিটাৰ্ণিং বিষয়াসকলে পষ্টেল বেলটসমূহ পৰীক্ষা কৰিব। ভোটগণনা প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কেইবাতৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। নিৰ্বাচন আয়োগে ভোটগণনা কেন্দ্ৰসমূহত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশৰ সম্ভাৱনা নুই কৰাৰ উদ্দেশ্যে ECI NET মঞ্চৰ জৰিয়তে QR কোড আধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। আয়োগে প্ৰকাশ কৰা মতে 4 মে'ত হ'বলগীয়া অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ ভোটগণনাৰ দিনৰ পৰা এই ব্যৱস্থা প্ৰযোজ্য হ'ব। QR আধাৰিত সত্যাসত্য নিৰূপণৰ এই ব্যৱস্থা নতুনকৈ প্ৰৱৰ্তন কৰা 3তৰপীয়া সুৰক্ষা ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ স্তৰ হ'ব বুলি আয়োগে জানিবলৈ দিছে। আয়োগে কৈছে যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ৰিটাৰ্ণিং বিষয়াই জাৰি কৰা পৰিচয় পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। গণনা কক্ষৰ সমীপৰ অভ্যন্তৰীণ সুৰক্ষা স্তৰত QR কোড স্কেনিঙৰ পাছতহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ'ব। আয়োগে লগতে ভোটগণনা কেন্দ্ৰ আৰু কক্ষত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা ব্যক্তিসকলৰ বাবেহে নতুন QR কোড আধাৰিত ফটোযুক্ত পৰিচয় পত্ৰ প্ৰযোজ্য হ'ব বুলি স্পষ্ট কৰি দিছে। ইয়াৰ ভিতৰত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, গণনাকাৰী, কাৰিকৰী কৰ্মী, প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট আৰু ভোটগণনা এজেণ্ট অন্যতম। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত পক্ষৰ অধিবক্তা আৰু অসম চৰকাৰৰ বিশেষ লোক অধিবক্তাৰ যুক্তিসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আদালতে অভিযুক্ত মহন্তক জামিন দিবলৈ অস্বীকাৰ কৰে। উল্লেখযোগ্য যে অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ শুনানিকালত অসম চৰকাৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছতে শ্যাম কানু মহন্তই পলায়ন কৰি গোচৰটোত সহযোগ নকৰাৰ বিষয়টো উত্থাপন কৰে। অভিযুক্তগৰাকীক জামিন দিলে তেওঁ পুনৰ পলায়নৰ সম্ভাৱনা আছে বুলি অধিবক্তাগৰাকীয়ে আদালতত যুক্তি দৰ্শায়। অভিযুক্ত মহন্তৰ অধিবক্তাই বিশেষ লোক অধিবক্তাৰ যুক্তি খণ্ডনৰ চেষ্টা কৰি তেওঁক জামিন প্ৰদানৰ বাবে আবেদন জনায়। পাছত আদালতে গোচৰটোৰ সকলো দিশ চালি জাৰি চাই অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ কৰে। আদালতে 2 মে'ত গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভতো ৰায় দিব। চৰকাৰে দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ নিৰন্তৰণ যোগান অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা সদৰি কৰে। তেওঁ কয় যে ঘৰুৱা ৰন্ধন গেছৰ যোগান সুস্থিৰ হৈ আছে আৰু কোনো বিতৰকে ৰন্ধন গেছৰ অভাৱৰ সন্মুখীন হোৱা নাই। অনলাইন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বুকিং প্ৰায় 98% বৃদ্ধি পাইছে বুলি উল্লেখ কৰি সচিবগৰাকীয়ে কয় যে OTPৰ জৰিয়তে প্ৰায় 93% চিলিণ্ডাৰ গ্ৰাহকক প্ৰদান কৰা হৈছে। প্ৰায় 43,000 গ্ৰাহকে PNGৰ সংযোগ লোৱাৰ বাবে ৰন্ধন গেছৰ সংযোগ কৰ্তন কৰিছে বুলি তেওঁ কয়। শ্ৰীমতী শৰ্মাই সকলো নাগৰিকক শংকিত হৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় নকৰিবলৈ আৰু চৰকাৰী তথ্যৰ ওপৰত আস্থা ৰাখিবলৈ আহান জনাইছে। ইপিনে চৰকাৰে দেশত পৰ্যাপ্ত পৰিমাণৰ সাৰ মজুত আছে বুলি আশ্বাস দিছে। সাৰ বিভাগৰ অতিৰিক্ত সচিব অপৰ্ণা শৰ্মাই আজি বৈঠকত কয় যে সাৰৰ ঘৰুৱা উৎপাদন সম্প্ৰতি 62.37 মেট্ৰিক টন। প্ৰায় 15 লাখ মেট্ৰিক টন সাৰৰ আমদানিৰে বৰ্তমান দেশত প্ৰায় 78 লাখ মেট্ৰিক টন সাৰ মজুত আছে বুলি সচিবগৰাকীয়ে উল্লেখ কৰে। শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত আজি ব্ৰেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স লাভ কৰা ডঃ অতনু নাথক সম্বৰ্ধনা জনোৱা হয়। বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু চেণ্টাৰ অব এডভান্স ষ্টাডিজ এণ্ড ইনোভেশ্যন লেবৰ সহযোগত আয়োজন কৰা এই সম্বৰ্ধনাৰ লগতে এটা বিশেষ বাৰ্তালাপ অনুষ্ঠানৰো আয়োজন কৰা হয়।
আৰম্ভণি মোৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ লালাবাজাৰৰ পৰা, সৰু টাউন, যেনেকুৱা মোৰ এতিয়া কৰ্মক্ষেত্ৰ টিহু কলেজ, টিহু টাউনৰ নিচিনাই সৰু টাউন। তাৰে পৰা ওলাই আহিছো, মোৰ মা দেউতাৰ আৰু টিচাৰ্ছৰ প্ৰতি মই কৃতজ্ঞ। আৰু তাৰে পিছত মোৰ ইয়াৰ জি চি কলেজত আহিলো। আহি আমাৰ সুৰেশ সেন ছাৰ আৰু বাকী কেইজন আছে, তেওঁলোকে আমাৰ বহুত আমাৰ কাৰণে কষ্ট কৰিলে, যাৰ কাৰণে আমি এইটো এটা মানে ৰিচাৰ্চ চেণ্টাৰত যাব পাৰিলো আৰু এনেকুৱা এটা এচিভমেণ্ট পাইছো। আৰু ইয়াৰ ষ্টুডেণ্টছৰ প্ৰতি মোৰ সেইটোৱে মেছেজ থাকিব যে ইয়াৰ পৰা তেনেকুৱা এচিভমেণ্ট কৰা যায় যদি কিউৰিয়চিটি থাকে আৰু লাগি থকাৰ টেণ্ডেঞ্চিটো থাকে।
অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ নিৰঞ্জন ৰায়, পঞ্জীয়ক ডঃ বিদ্যুৎকান্তি পাল, প্ৰাক্তন অধ্যাপক সুৰজিৎ সেনকে ধৰি ভালেসংখ্যক অধ্যাপক অধ্যাপিকা উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিজ্ঞান জগতৰ অস্কাৰস্বৰূপ ব্ৰেকথ্ৰু পুৰস্কাৰ লাভ কৰা ডঃ অতনু নাথে শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ পৰা 2008 চনত পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাইলৈৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ ঘোষণা কৰা হৈছে। উদ্যান কৰ্তৃপক্ষই জনোৱা মতে বাৰিষা কালৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। কাইলৈৰ পৰা কাজিৰঙাৰ কহৰা আৰু বাগৰি বনাঞ্চলত হাতী ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ থাকিব যদিও পৰ্যটকৰ সুবিধাৰ্থে জীপ ছাফাৰী অব্যাহত থাকিব। পৰৱৰ্তী সময়ত বান পৰিস্থিতি আৰু পথৰ অৱস্থা বিবেচনা কৰি জীপ ছাফাৰী বন্ধৰ সিদ্ধান্ত লোৱা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে। ধেমাজি জিলা তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোগামুখ আঞ্চলিক সমিতিৰ সহযোগত জিলাখনৰ বৰদলনিত অনুষ্ঠিত তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ পিছাক পিছু দমাচীৰ আজি সামৰণি পৰে। তিৱাসকলৰ এই কৃষিভিত্তিক উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত কাৰ্যসূচীৰ আজি দ্বিতীয় তথা অন্তিম দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ নিৰন্তৰণ যোগান অব্যাহত আছে বুলি চৰকাৰৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।